Iya, Akakbani. এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ এইবাৰৰ অধিৱেশনক দেশৰ বিজয় উৎসৱ বুলি অভিহিত কৰিছে। লোকসভা আৰু ৰাজ্যসভাত আজি অপাৰেচন সিন্ধুৰ সম্পৰ্কে আলোচনা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ 5 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত একজুৰি ধৰতীয়া বা জনজাতীয় গাঁও উৎকৰ্ষ অভিযানৰ অধীনত জনজাতীয় ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। আৰু মণিপুৰত 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্তক লৈ আলোচনাৰ বাবে কাৰ্যক্ৰমণিকা উপদেষ্টা সমিতিয়ে 2 ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ এইবাৰৰ অধিৱেশনক দেশৰ বিজয় উৎসৱ বুলি অভিহিত কৰিছে। লোকসভাত আজিৰ অপাৰেচন সিন্ধুৰ সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সেনাবাহিনীয়ে মাত্ৰ 22 মিনিটতে দৃঢ়তাৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লয়। শ্ৰীমোদীয়ে কয় যে পাকিস্তানৰ সৈতে ভাৰতৰ কেইবাখনো যুদ্ধ হৈছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এটা অভিনৱ ৰণনীতি গ্ৰহণ কৰে আৰু পূৰ্বতে ঢুকি নোপোৱা স্থানসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লয়। অপাৰেচন সিন্ধুৰ সময়ত ভাৰতৰ সৈন্যবাহিনীয়ে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধবংস কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানৰ জৰিয়তে দেশে পাকিস্তানৰ পাৰমাণৱিক ভাবুকি মিছা বুলি প্ৰতিপন্ন কৰে। তেওঁ কয় যে পাকিস্তানৰ পাৰমাণৱিক ভীতি প্ৰদৰ্শনে এতিয়া আৰু কাম নকৰে আৰু দেশে এনেধৰণৰ ভীতি প্ৰদৰ্শনৰ ওচৰত সেও নামানে। ইয়াৰ পূৰ্বে আলোচনাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অপাৰেচন মহাদেৱৰ জৰিয়তে কালি সেনাবাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফ আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত 3 জন সন্ত্ৰাসবাদীক নিহত কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদী কেইজনৰ পৰা পেহেলগাম আক্ৰমণত ব্যৱহাৰ কৰা 3টা ৰাইফল জব্দ কৰা হৈছে। সুলেমান শ্বাহ, জিৰবান আৰু হামজা আফগানী নামৰ সন্ত্ৰাসবাদী 3জনক নিধন কৰা হৈছে বুলি গৃহমন্ত্ৰী শ্বাহে সদনক জনায়। তেওঁ কয় যে পেহেলগাম আৰু গগনগিৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত সুলেমান শ্বাহ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আছিল। চোৰাংচোৱা সংস্থাই সুলেমানৰ ভূমিকা সন্দৰ্ভত পৰ্যাপ্ত প্ৰমাণ লাভ কৰা বুলি গৃহমন্ত্ৰী শ্বাহে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰিয়ালৰ সন্মুখতে নিৰীহ পৰ্যটকক নৃশংসভাৱে হত্যা কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ় সংকল্পৰে ব্যৱস্থা গ্ৰহণ কৰে আৰু অপাৰেচন সিন্ধুৰ চলোৱাৰ কৰ্তৃত্ব প্ৰদান কৰে। সুৰক্ষা বাহিনীসমূহক পেহেলগাম আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকল যাতে কোনো কাৰণতে পলাই যাব নোৱাৰে তাক নিশ্চিত কৰিবলৈ কোৱা হৈছিল বুলি তেওঁ মন্তব্য কৰে। দেশৰ সশস্ত্ৰ বাহিনীক অভিনন্দন জনাই শ্ৰীশ্বাহে কয় যে অপাৰেচন সিন্ধুৰৰ সময়ত নিৰাপত্তা বাহিনীয়ে ভালেসংখ্যক সন্ত্ৰাসবাদীক নিধন কৰে আৰু পাকিস্তানত থকা সন্ত্ৰাসবাদী শিবিৰ উৎখাত কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত হিচাপে তদন্তকাৰী দলে ভুক্তভোগীসকলৰ পৰিয়ালৰ সদস্য, পৰ্যটক, ভ্ৰমণ সঞ্চালক, ফটোগ্ৰাফাৰ আৰু স্থানীয় লোকক সোধা পোছা কৰে। তেওঁ কয় যে তদন্তকাৰী দলে 1000তকৈ অধিক ব্যক্তিক জেৰা কৰে আৰু তেওঁলোকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰেখাচিত্ৰ প্ৰস্তুত কৰে। ইয়াৰ পাছত 22 জুনত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বছিৰ আৰু পাৰভেজ নামৰ 2জন ব্যক্তিক চিনাক্ত কৰা হয়। তেওঁ কয় যে সুৰক্ষা বাহিনীসমূহে অকল সন্ত্ৰাসবাদীক নিধন কৰাই নহয় বৰং তেওঁলোকক প্ৰেৰণ কৰাসকলকো আক্ৰমণৰ লক্ষ্য কৰি লয়। মন্ত্ৰীগৰাকীয়ে কয় যে যিদিনাখন লস্কৰ ই তৈবাই পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল সেইদিনাখনে চৰকাৰে সশস্ত্ৰ বাহিনীসমূহক ন্যায় প্ৰদানৰ দায়িত্ব অৰ্পণ কৰিছিল। শ্ৰীশ্বাহে কয় যে 7 মেত সিন্ধুৰ অভিযান আৰম্ভ কৰা হয় আৰু নিশা 1:04 পৰা 1:24 ভিতৰত এই অভিযান ৰূপায়ণ কৰা হয়। অভিযানকালত পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ 9টা ঘাটি সমূলি ধবংস কৰা হয় আৰু 100ৰো অধিক সন্ত্ৰাসবাদী নিহত হয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই আক্ৰমণত পাকিস্তানৰ কোনো অসামৰিক লোক নিহত হোৱা নাই। নৰেন্দ্ৰ মোদী চৰকাৰে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি শ্ৰীশ্বাহে প্ৰকাশ কৰে। প্ৰাক্তন গৃহমন্ত্ৰী পি চিদাম্বৰমক সমালোচনা কৰি শ্ৰীশ্বাহে কয় যে তেওঁ সন্ত্ৰাসবাদী কেইজন যে পাকিস্তানৰ তাৰ প্ৰমাণ বিচাৰিছে আৰু পাকিস্তানক দোষমুক্ত বুলি উল্লেখ কৰিছে। অপাৰেচন সিন্ধুৰে বিশ্ববাসীৰ সন্মুখত পাকিস্তানৰ স্বৰূপ উদঙাই দিয়া বুলি শ্ৰীশ্বাহে দাবী কৰে। বিৰোধী পক্ষই সকলো বিষয়ক লৈ ৰাজনীতি কৰা বুলি অভিযোগ তুলি শ্ৰীশ্বাহে কয় যে অপাৰেচন সিন্ধুৰৰ সময়ত পাকিস্তানৰ মাৰণ ক্ষমতা বিনষ্ট হোৱাৰ বাবেই দেশখন আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। তেওঁ কয় যে পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে 10 মেত ভাৰতৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানক ফোন কৰে আৰু ইয়াৰ পাছতে যুদ্ধবিৰতি ঘোষণা কৰা হয়। আলোচনাত ভাগ লৈ ডি এম কেৰ কে কানিমুজিয়ে কয় যে শ্ৰীশ্বাহে বিৰোধী পক্ষক সমালোচনা কৰিছে আৰু ইয়াৰ পৰা তেওঁলোক কম দেশপ্ৰেমী যেন দেখুওৱা হৈছে যদিও ডি এম কে কেতিয়াও দেশক নিৰাশ কৰা নাই। সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে অপাৰেচন সিন্দুৰৰ সময়ত যুদ্ধবিৰতি ঘোষণা কৰাক লৈ প্ৰশ্ন তোলে আৰু এই সিদ্ধান্তৰ সমালোচনা কৰি কিহৰ হেঁচাত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল বুলি মন্তব্য কৰে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সশস্ত্ৰ বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ 22 এপ্ৰিলত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ কেনেকৈ সংঘটিত হবলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে। চৰকাৰে জম্মু কাশ্মীৰৰ সুৰক্ষা বৰ্তাই ৰখাত ব্যৰ্থ হোৱা বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে অভিযোগ তোলে। আলোচনাত অংশ লৈ বিজেপিৰ নিশিকান্ত দুবে কয় যে NDA চৰকাৰে প্ৰতিগৰাকী নাগৰিকক গুৰুত্ব দিয়ে আৰু কোনো সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ'ব। পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ হ'ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে চলোৱা শক্তিশালী, সফল আৰু নিৰ্ণায়ক অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ৰাজ্যসভাত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত 22 গৰাকী নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰা 3 জন সন্ত্ৰাসবাদীক নিধন কৰাৰ বাবে স্থল সেনাবাহিনী আৰু সুৰক্ষা বাহিনীসমূহক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধবংস কৰা আৰু ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰাই অপাৰেচন সিন্দুৰৰ মূল উদ্দেশ্য আছিল। দেশৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত অপাৰেচন সিন্দুৰৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি শ্ৰীসিঙে মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদীসকলে ভাৰতক সহজ লক্ষ্য বুলি গণ্য কৰিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিৰ্দোষী লোকৰ প্ৰাণ কাঢ়ি ল'লে সন্ত্ৰাসবাদীৰ ঘাটি ধবংস কৰা হ'ব বুলি এটা কঠোৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। দেশৰ সশস্ত্ৰ বাহিনীসমূহে পেহেলগামত সন্ত্ৰাসবাদীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিশোধ লৈ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া আৰু 100ৰো অধিক সন্ত্ৰাসবাদী নিধন কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে যদিহে পাকিস্তানে ভৱিষ্যতে কোনো দুঃসাহস নকৰে তেন্তে ভাৰতে পুনৰ অপাৰেচন সিন্দুৰ চলাবলৈ কুণ্ঠাবোধ নকৰে। ভাৰতে পাকিস্তানৰ পাৰমাণৱিক ভীতি প্ৰদৰ্শন আৰু অন্য ৰণকৌশলক লৈ সেৱ নামানে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। প্ৰতিৰক্ষা আহিলাপাতিৰ ৰপ্তানিৰ সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীসিঙে কয় যে ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা আহিলাপাতি চলিত বৰ্ষত প্ৰায় 100খন দেশলৈ ৰপ্তানি কৰা হৈছে আৰু এনে ৰপ্তানিৰ পৰিমাণ 30,000 কোটি টকা স্পৰ্শ কৰিছে। 2029 চনৰ ভিতৰত প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণ 50,000 কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আলোচনাত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই অপাৰেচন সিন্দুৰৰ সময়ত যুদ্ধবিৰতি ঘোষণা কৰাৰ বাবে চৰকাৰক প্ৰশ্ন কৰে। DMK-ৰ সাংসদ তিৰুচি চিবাই অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিৰোধী পক্ষই সোধা প্ৰশ্নৰ উত্তৰ নিদিয়া বুলি অভিযোগ উত্থাপন কৰে। বিষয়টো লৈ সংসদৰ বিশেষ অধিৱেশন আহান কৰাৰ বাবে জনোৱা দাবীও চৰকাৰে গ্ৰহণ কৰা নাই বুলি তেওঁ মন্তব্য কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষেও আলোচনাত ভাগ লয়। আমালৈ বাতৰি অহাৰ পৰলৈকে আলোচনা চলি আছিল। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ 5 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত দেশজুৰি ধৰতীয় বা জনজাতীয় গাঁও উৎকৰ্ষ অভিযানৰ অধীনত জনজাতীয় ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীক নেতৃত্ব দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ 2024-25 আৰু 2025-26 বৰ্ষৰ বাবে মুঠ 209টা ছাত্ৰাবাস নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ জৰিয়তে 815 কোটি টকা ব্যয় সাপেক্ষ 23খন জিলাৰ 542খন গাঁৱক সামৰি লোৱা হ'ব। মণিপুৰত 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্তক লৈ আলোচনাৰ বাবে কাৰ্যক্ৰমণিকা উপদেষ্টা সমিতিয়ে 2 ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে আজি ৰাজ্যসভাত এই কথা ঘোষণা কৰে। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ বৃদ্ধি কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ সময়ত ৰাজ্যসভাত এটা প্ৰস্তাৱ দাখিল কৰিব। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত চলিত বৰ্ষৰ 13 ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ এইবাৰৰ অধিৱেশনক দেশৰ বিজয় উৎসৱ বুলি অভিহিত কৰিছে। লোকসভা আৰু ৰাজ্যসভাত আজি অপাৰেচন সিন্দুৰ সম্পৰ্কে আলোচনা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ 5 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত দেশজুৰি ধৰতী আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযানৰ অধীনত জনজাতীয় ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। আৰু মণিপুৰত 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্তক লৈ আলোচনাৰ বাবে কাৰ্যক্ৰমণিকা উপদেষ্টা সমিতিয়ে 2 ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।